জিৰিমিয়া 21 অধ্যায়। ছিদিকিয়াৰ নিবেদন আৰু জিহুৱাই তেওঁ উত্তৰ দিয়া। ছিদিকিয়া ৰজাই মলকিয়াৰ পুত্ৰ পচহুৰক আৰু মাছেৰা পুত্ৰ ছফনিয়া পুৰোহিতক জিৰিমিয়াৰ ওচৰলৈ পঠোৱা সময়ত জিহুৱাৰ পৰা জিৰিমিয়াৰ গুৰিলৈ অহা বাক্য আহিল আৰু এই বুলি ক'লে, মিনতি কৰোঁ, তুমি আমাৰ কাৰণে জিহুৱাৰ আগত সোধা, কিয়নো বাবিলৰ ৰজা নবুখদনেচৰে আমাৰ বিৰুদ্ধে যুদ্ধ কৰিছে। তেওঁ আমাৰ ওচৰৰ পৰা গুচি যাবৰ কাৰণে কিজানি জিহুৱাই নিজৰ সকলো আচৰিত কাৰ্য অনুসাৰে আমালৈ ব্যৱহাৰ কৰিব। সেই সময়ত জিৰিমিয়াই তেওঁলোকক ক'লে, তোমালোক ছিদিকিয়াক এইদৰে ক'বাগৈ, ইজৰাইলৰ ঈশ্বৰ জিহুৱাই এই কথা কৈছে, চোৱা, বাবিলৰ ৰজাৰ বিৰুদ্ধে আৰু গড় বাহিৰে তোমালোকক অৱৰোধ কৰোঁতা কলদিয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰা তোমালোকৰ হাতৰ যুদ্ধাস্ত্ৰৰ মুখ ঘূৰাম আৰু তেওঁলোকক আনি এই নগৰৰ মাজ ঠাইত গোটাম, আৰু মই নিজেও মেলি থকা হাত আৰু বলৱান বাহুৰে এনেকি খং ৰাগ আৰু মহাকোপেৰে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিম। মই এই নগৰ নিবাসী মানুহ পশু সকলোকে সংহাৰ কৰিম, সেই সকলোৱে ঘূৰ মহামাৰীত প্ৰাণ ত্যাগ কৰিব। জিহুৱাই আৰু কৈছে, তাৰ পাছত মই জিহুদাৰ ৰজা ছিদিকিয়াক, তেওঁৰ পাত্ৰ মন্ত্ৰীসকলক আৰু প্ৰজাসকলক এনেকি মহামাৰী তৰোৱাল আৰু আকালৰ পৰা এই নগৰত অৱশিষ্ট থকাসকলক বাবিলৰ ৰজা নবুখদনেচৰৰ তেওঁলোকৰ শত্ৰু তেওঁলোকৰ প্ৰাণ বিচৰাবোৰৰ হাতত শোধাই দিম। তেওঁ তৰোৱালৰ ধাৰেৰে তাক বধ কৰিব, তেওঁলোকক কৃপা ক্ষমা কি দয়া নকৰিব। তেতিয়া তুমি এই লোকসকলক কোৱা, জিহুৱাই এইদৰে কৈছে, চোৱা, মই তোমালোকৰ আগত জীৱনৰ পথ আৰু মৃত্যুৰ পথ ৰাখিছো। যি মানুহ এই নগৰত থাকিব তেওঁ তৰোৱাল আকাল বা মহামাৰীত মৰা পৰিব, কিন্তু যি মানুহে বাহিৰলৈ গৈ তেওঁলোকক অৱৰোধ কৰোঁতা কলদিয়াসকলৰ ফলীয়া হ'বলৈ ওলাই যাব তেওঁ জীৱ আৰু তেওঁ প্ৰাণ তেওঁলৈ লুটদ্ৰব্য যেন হ'ব। কিয়নো জিহুৱাই কৈছে, মই মংগলৰ বাবে নহয় কিন্তু অমংগলৰ বাবেহে এই নগৰৰ অহিতে মুখ কৰিছোঁ। ইয়াক বাবিলৰ ৰজাৰ হাতত দিয়া যাব আৰু তেওঁ ইয়াক অগ্নিৰে দগ্ধ কৰিব। আৰু জিহুদাৰ ৰাজবংশৰ বিষয়ে তোমালোকে জিহুৱাৰ বাক্য শুনা, হে দাউদৰ বংশ, জিহুৱাই এইদৰে কৈছে, তোমালোকে প্ৰতি ৰাতিপুৱা বিচাৰ নিষ্পত্তি কৰা আৰু অপহাৰীজনাক উপদ্ৰৱকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰা, নতুবা তোমালোকৰ দুষ্টতাৰ কাৰণে মোৰ ক্ৰোধ অগ্নিদৰে ওলাই কোনেও নুমাব নোৱাৰাকৈ দগ্ধ কৰিব। জিহুৱাই কৈছে, চোৱা, সেই উপত্যকাত থকা লোক, সেই সমৰ্থলৰ পৰ্বত নিবাসিনী, চোৱা, মই তোমাৰ বিপক্ষ, আমাৰ বিৰুদ্ধে কোন নামি আহিব, আমাৰ বাসস্থানবোৰত কোন সোমাব, এই বুলি কোৱা যি তোমালোক, মই তোমালোকৰ বিপক্ষ। জিহুৱাই কৈছে, মই তোমালোকৰ কৰ্মফল অনুসাৰে তোমালোকক দণ্ড দিম, মই জেৰুচালেমৰ কাঠনিত জুই লগাম, তেতিয়া সেয়ে তাৰ চাৰিওফালে থকা সকলোকে গ্ৰাস কৰিব।